আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধিৰ দল আজি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হৈছে। ইউনেস্কোৰ উত্তৰ পূব এছিয়াৰ বিশেষজ্ঞ প্ৰতিনিধি ছিংগাপুৰৰ লিম চিং চিয়াঙৰ নেতৃত্বত অহা এই বিশেষজ্ঞৰ দলটো বিয়লি 4:30 বজাত মৈদাম ক্ষেত্ৰত উপস্থিত হয়। উপস্থিত হোৱাৰ পিছতে দলটোক অসমীয়া গামোচা, টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক চাপকণ, আহোম পাগ আৰু এখন হেংদাং প্ৰদান কৰাৰ লগতে বিহু নৃত্য আৰু পৰম্পৰাগত লাই লুংখাম নৃত্যৰে আদৰণি জনোৱা হয়। বিশেষজ্ঞৰ দলটোৱে 3 দিন মৈদাম ক্ষেত্ৰত তথ্য আৰু সমল সংগ্ৰহৰ লগতে মৈদামৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰি প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাটো নিৰ্ভৰ কৰিব। উল্লেখযোগ্য যে পৰহিলৈ বিয়লি পৰ্যন্ত বিশেষজ্ঞৰ দলটোৱে মৈদাম এলেকাৰ বিভিন্ন তথ্য সমল সংগ্ৰহ কৰি ছিংগাপুৰলৈ ৰাওনা হ'ব। মেৰিমাটি মেৰাদেশ কাৰ্যসূচীৰ অংশ হিচাপে আজি উজনি মাজুলী উন্নয়ন খণ্ডত আয়োজিত অমৃত কলহ যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দৌলে আৰু ভুৱন গামীও অংশ লয়। ইপিনে মৰিগাঁও জিলাৰ মানিপুৰ গাঁও পঞ্চায়তত আজি বহুলোকে অমৃত কলহ যাত্ৰাত অংশ লয়। যমুনামুখ সমষ্টিৰ ভেৰেগুৰি পঞ্চায়তৰ উদ্যোগতো আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ৰাইজৰ পৰা সংগ্ৰহ কৰা মাটি পঞ্চায়ত কাৰ্যালয়ৰ কলহত জমা কৰা হয়। এই উপলক্ষে চাহ জনগোষ্ঠীয় যুৱতীসকলে ঝুমুৰ নৃত্যৰে সকলোকে আকৰ্ষণ কৰে। গুৱাহাটী মহানগৰীতো কাইলৈ মেৰিমাটি মেৰাদেশ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কাইলৈ দিনৰ 10 বজাত লতাশিল খেলপথাৰৰ পৰা উজান বজাৰৰ গুৱাহাটী পৌৰ নিগম কাৰ্যালয়লৈ এই উপলক্ষে শোভাযাত্ৰা উলিওৱা হ'ব। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰা মতে মহানগৰীৰ 60টা ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি পৌৰ নিগমৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি লৈ যোৱা হ'ব। ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে আজি ৰাজ্যৰ শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত 318 গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে, শিক্ষা উপদেষ্টা ননীগোপাল মহন্তকে ধৰি অন্যান্য শিক্ষা বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই নৱনিযুক্ত প্ৰাৰ্থীসকলৰ ভিতৰত 241 গৰাকী দিব্যাংগ প্ৰাৰ্থীয়ে প্ৰাথমিক শিক্ষা বিভাগত আৰু 27 গৰাকী প্ৰাৰ্থীয়ে উচ্চ শিক্ষা বিভাগত সহকাৰী অধ্যাপক আৰু অন্যান্য পদত নিযুক্তি লাভ কৰাৰ লগতে 50 গৰাকী প্ৰাৰ্থীয়ে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ বিভিন্ন পদত নিযুক্তি পত্ৰ লাভ কৰে। গোলাঘাট জিলাৰ মেৰাপানী ৰাজহুৱা খেলপথাৰত আজিৰে পৰা 9 দিনীয়া কাৰ্যসূচীৰে মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2023 অনুষ্ঠিত হৈছে। দৈয়াং শাখা সাহিত্যসভাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত প্ৰথমবাৰৰ বাবে এই উৎসৱ অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভালেসংখ্যক গ্ৰন্থ বিপণীয়ে মুকলি কৰা হৈছে। কাইলৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীৰ বৃহত্তৰ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। গেলেকী পশু চিকিৎসালয়ৰ উপৰি গেলেকী থানা আৰু অন্যান্য কাষৰীয়া অঞ্চল বানত বুৰ গৈছে। ক্ষতিগ্ৰস্ত লোকসকলে গেলেকী প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন সংগঠনে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি বাহালৰ দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক দিলীপ কলিতাই এক বিবৃতিযোগে জনায় যে পৰিষদৰ অন্তৰ্গত সমূহ কৰ্মচাৰী পৰিষদে ৰাজ্যৰ বিভিন্ন জিলা আৰু উপজিলাত পুৱা 11 বজাৰ পৰা বিয়লি 2 বজালৈ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। আনহাতে গুৱাহাটীৰ চচলত কামৰূপ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত শিক্ষক, কৰ্মচাৰী, শ্ৰমিক আৰু বিষয়াসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 28টা সোণ, 36টা ৰূপ আৰু 41টা ব্ৰঞ্জসহ মুঠ 105টা পদক লাভ কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ পুৰুষৰ কাবাডী দলে আফগানিস্তানৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে বাতিল হোৱাৰ পাছত স্বৰ্ণ পদক অৰ্জন কৰে। আনহাতে মল্লযুঁজত দীপক পুনিয়ে পুৰুষৰ 86 কিলোগ্ৰাম ফ্ৰী ষ্টাইল শাখাত ৰূপৰ পদক অৰ্জন কৰিছে। পুৰুষৰ বেডমিণ্টনৰ ডাপুলছত ভাৰতৰ চিৰাগ চেট্টী আৰু সত্বিক সাইৰাজ ৰণকী ৰেড্ডীৰ যুটীটোৱে সোণৰ পদক অৰ্জন কৰিছে। আই চি চি ক্ৰিকেট বিশ্বকাপত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত বাংলাদেশে আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰে। 157 ৰাণৰ লক্ষ্যৰে খেলি বাংলাদেশে 34.4 অভাৰৰ 4টা উইকেটৰ বিনিময়ত 158 ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ মেহদি হাছান মিৰাজ আৰু নাজমুল হুছেইন সান্তুৱে অৰ্ধশতক অৰ্জন কৰে। দ্বিতীয়খন খেল নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বৰ্তমান ছাউথ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত চলি আছে। ছাউথ আফ্ৰিকাই টছত জিকি প্ৰথমে বেটিং কৰি বাতৰি অহাৰ পৰলৈকে 46.4 অভাৰৰ 4টা উইকেটৰ বিনিময়ত 381 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।